এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি তৃতীয় দিনা বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত, ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি শিক্ষামন্ত্ৰীৰ দাবী, নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান, 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি, সামৰণি অনুষ্ঠানত ৰঞ্জিত গগৈ দলৰ বিহু নাচ প্ৰদৰ্শন, আৰু ডুবাইত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পুৰুষ বক্সিং প্ৰতিযোগিতাৰ ভাৰতীয় দলত আকাশ কছাৰীৰ স্থান লাভ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি তৃতীয় দিনা বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, অসম আৰক্ষী সংশোধনী বিধেয়ক, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ গঠনকে ধৰি কেইবাখনো বিধেয়ক গৃহীত হয়। বৈবাহিক সম্পৰ্কৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ লগতে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ঐতিহাসিক পদক্ষেপ হিচাপে বিধানসভাই কালি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত কৰে। এই বিধেয়কৰ জৰিয়তে আইনীভাৱে প্ৰথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা কাৰ্যক অপৰাধৰ শ্ৰেণীভুক্ত কৰিব খোজা হৈছে। বিধেয়কখনত পূৰ্বৰ বিবাহৰ কথা গোপনে ৰাখি দ্বিতীয় বিবাহ কৰা ব্যক্তিক 10 বছৰ আৰু প্ৰথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা ব্যক্তিক 7 বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। কংগ্ৰেছ, AIUDF, CPIM আৰু ৰাইজৰ দলে বিধেয়কখনত ভালেমান সংশোধনৰ আৰু বাছনি সমিতিলৈ প্ৰেৰণৰ দাবী জনায়। বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকৰ দাবীসমূহ প্ৰত্যাহাৰ কৰে। অৱশ্যে AIUDF আৰু CPIM দলে তেওঁলোকৰ দাবীসমূহ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত বিধেয়কখন আইনত পৰিণত হ'ব। বিধানসভাই কালি ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উত্থাপন কৰা সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক 2025 গৃহীত কৰে। তদুপৰি শিক্ষাখণ্ডত দুখনকৈ নতুন বিধেয়ক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক আৰু চুকাফা বিশ্ববিদ্যালয় বিধেয়কো গৃহীত হয়। ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি দাবী কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 406খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি কালি বিধানসভাত উল্লেখ কৰে। বিধায়ক তেৰছ গোৱালৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ 23,157গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ডাঃ পেগুৱে লগতে কয় যে বৰ্তমান ৰাজ্যৰ চাহ বাগিচাসমূহত 118খন আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদৰ্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে অনুমতিপ্ৰাপ্ত বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত আন এটা প্ৰশ্নৰ উত্তৰত কয় যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম চৰকাৰৰ অনুমতিপ্ৰাপ্ত মুঠ 402খন অপ্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ক প্ৰাদেশিকীকৰণ আইন 2017 আৰু সংশোধনী আইন 2018ৰ প্ৰয়োজনীয় অৰ্হতা নোহোৱাৰ বাবে এই বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত ৰখা হৈছে। আনহাতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সকলো মহাবিদ্যালয়কে প্ৰাদেশিকীকৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে চৰ আৰু গ্ৰামীণ এলেকাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত 15,000তকৈও অধিক শিক্ষকৰ পদ খালী হৈ আছে বুলি প্ৰকাশ কৰে। একেদৰে চৰ আৰু গ্ৰামীণ এলেকাৰ মাধ্যমিক বিদ্যালয়সমূহতো 12,000তকৈও অধিক পদ খালী হৈ আছে বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। খালী হৈ থকা শিক্ষকৰ পদ কৰ্তনৰ বাবে বিৰোধীয়ে তোলা প্ৰস্তাৱ খাৰিজ কৰি তেওঁ খালী পদসমূহ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত সময়ত দুৰ্গম আৰু চৰ অঞ্চলত বিদ্যালয়ভিত্তিক শিক্ষক নিযুক্তি দিয়া হ'ব। ইয়াৰ লগতে এনে শিক্ষকৰ নিযুক্তি অৱসৰৰ সময়লৈকে একে স্থানতে বাহাল থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষকৰ পদ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নতুন সেৱাবিধি প্ৰস্তুত কৰি ৰাজ্যত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব বুলিও অৱগত কৰে।
ইতিমধ্যে আমি এখন নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰি আছো। আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছো। যিখন ছাৰ্ভিচ ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছো। অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে। তাৰোপৰি আমি এটা ছাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছো যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব। অন্তত প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত 2খন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় 3টা ষ্ট্ৰীমসহ, আৰ্টছ, ছায়েন্স, কমাৰ্চ, এই 3টা ষ্ট্ৰীমসহ থাকিব লাগে। গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছো।
ৰাজ্যত নতুনকৈ বি এড কলেজ খোলাৰ প্ৰক্ৰিয়া বন্ধ হৈছে বুলি প্ৰকাশ কৰি ডাঃ পেগুৱে সংহত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আই টি ই পি পাঠ্যক্ৰমৰ কাৰণে অসমৰ 17খন শিক্ষানুষ্ঠানে অনুমতি লাভ কৰিছে বুলি জানিবলৈ দিয়ে। নগাঁও জিলা প্ৰশাসনে কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কাইলৈ পুৱা 7 বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিবিৰ স্থাপন কৰা হৈছে। বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ 5,962 বিঘা মাটিত 1,700টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছে। অঞ্চলটোত উচ্ছেদৰ বাবে ইয়াৰ পূৰ্বে প্ৰশাসনে নিৰ্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত সময় নিৰ্ধাৰণ কৰি দিয়া হয়। দখলকাৰীসকলৰ একাংশ ইতিমধ্যে দখলীকৃত ভূমিৰ পৰা আঁতৰি গৈছে। ৰাজ্যৰ বনাঞ্চলত 14,125 হেক্টৰ ভূমি ইতিমধ্যে দখলমুক্ত কৰা হৈছে বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাত উল্লেখ কৰে। বিধায়ক শিৱামণি বৰাৰ প্ৰশ্নৰ উত্তৰত এই দখলমুক্ত ভূমি কোনো কোম্পানীক দিয়া হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে 300 টকাকৈ জলপানী প্ৰদানৰ ব্যৱস্থা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। এই উপলক্ষে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 10 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। চলিত মাহৰ পৰা অহা 4 মাহলৈ 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই জলপানী লাভ কৰিব। শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ উপৰি তেওঁলোকৰ অধ্যয়নৰ সামগ্ৰী তথা পুষ্টিকৰ খাদ্য ক্ৰয়ত সহায়ৰ বাবে প্ৰেৰণা শীৰ্ষক জলপানীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ 4,40,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত CBSEৰ 10ম শ্ৰেণী শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত স্থায়ীভাৱে বসবাস কৰা শিক্ষাৰ্থীয়ে এই জলপানীৰ বাবে আবেদন কৰিব পাৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী কা গুৱাহাটী কেন্দ্ৰ হে দিন কে 12:05 হুৱে হে। अब हम सैनिक भाइयों का कार्यक्रम आरंभ करते हैं।
हय जादुकरी कंठर गोराकी तेलो आकाशवाणी गुवाहाटीर सैन्य बहनी अनुष्ठानर 3 बहने तारे दुगोराकी क्लोई ओहा 29 नवंबरर निखा विशेष दृष्टिपात।
বিমলেশ আরিয়ার নাম আসলে রেখা বেহেন আর মোর নাম আসলে সীমা বেহেন আর সাধনা ফুকনের নাম আসলে মিতা বেহেন।
সৈনিক ভাই অভি শুন রহে থে আমারা আখরি কার্যক্রম ফিল্ম সঙ্গীত। इसी के साथ ही आज का कार्यक्रम समाप्त होता है। कल दिन के 12 बजे फिर आपकी सेवा में हम हाजिर होंगे। तब तक के लिए मिता बहन को आज्ञा दीजिए। नमस्कार, जय हिंद।
शनिवार निशा 8:02।
গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFIৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি অন্তিম দিনা ফ্ৰান্স, ছিংগাপুৰ আৰু থাইলেণ্ডৰ যুটীয়া প্ৰযোজনাৰে নিৰ্মিত থাই ভাষাৰ চিনেমা এ ইউজফুল ঘোষ্ট প্ৰদৰ্শন কৰা হ'ব। সামৰণি অনুষ্ঠান সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
গোৱাত অনুষ্ঠিত 56 সংখ্যক ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ আজি সামৰণি পৰিব। আজিৰ অনুষ্ঠানত সামৰণি ছবি হিচাপে প্ৰদৰ্শন কৰা হ'ব এইবাৰৰ কান চলচ্চিত্ৰ উৎসৱৰ ক্ৰিটিক্স এৱাৰ্ড লাভ কৰা থাইলেণ্ডৰ ছবি এ ইউজফুল ঘোষ্ট। ছবিখনৰ পৰিচালক ৰতচাপুম বুনবান চাচুকে। ইয়াৰ পিছতে গোৱাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী উপস্থিত থাকিব। এইবাৰৰ প্ৰতিযোগিতাৰ বিভিন্ন শিতানৰ বঁটাসমূহ প্ৰদান কৰা হ'ব। বিজয়ীসকলৰ নাম এই অনুষ্ঠানতে ঘোষণা কৰা হ'ব আৰু লগে লগে বঁটাসমূহ প্ৰদান কৰা হ'ব। বঁটা প্ৰদানৰ পিছতেই এক নানাৰঙী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত অসমৰ ৰঞ্জিত গগৈ আৰু তেওঁৰ সতীৰ্থসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিব। কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিপ্ৰেস্কি ইণ্ডিয়া চেপ্টাৰে অৰ্থাৎ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ফিল্ম ক্ৰিটিক্সৰ ইণ্ডিয়া চেপ্টাৰে তেওঁলোকৰ 2টি বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান কৰা হয় অল উই ইমাজিন এজ লাইট আয়েল কাপাডিয়াৰ ছবিখন আৰু দ্বিতীয় ছবিখন হ'ল হিউমেন অন দ্য লুপ পরিচালক অরণ্য সহায়। অরণ্য সহায় অনুষ্ঠানত উপস্থিত থাকে, কিন্তু পায়েল কাপাডিয়া উপস্থিত থাকিব নোৱাৰা বাবে ছবিখনের অভিনেত্রী কানি কুশ্রুতিয়ে এই বঁটা গ্রহণ করে, বঁটা প্রদান করে জ্ঞানপীঠ বঁটাৰে সন্মানিত গোয়ার বিশিষ্ট সাহিত্যিক দামোদর মৌজু ডাঙরিয়ায়। অতি সফলতাৰে বেশ কিছু মনত রাখবলিয়া ছবির প্রদর্শনেরে এইবারের এই উৎসবর আজি সামরণি পড়ব।
এইবাৰৰ মহোৎসৱত 81খন দেশৰ 240খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্ৰ জাপানৰ 7খন ছবি আৰু সহযোগী ৰাষ্ট্ৰ স্পেইনৰ 4খন ছবি এইবাৰ প্ৰদৰ্শন কৰা হৈছে। যোৱা 20 নৱেম্বৰত এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা 10 দিনীয়াকৈ তিনিচুকীয়াত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ চলিহানগৰ খেলপথাৰত বিয়লি 3:30 বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব। উদ্বোধনী সভাত অসম সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামী সন্মানীয় অতিথি আৰু সাহিত্যিক সাংবাদিক দিলীপ চন্দন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস আদি বিষয় সামৰি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলাত আৰক্ষীয়ে অভিযান চলাই গহপুৰৰ ডাঠকলা গাঁৱৰ পৰা কালি 5জন গঁড় চিকাৰীক আটক কৰে। ধৃত চিকাৰীকেইজন হৈছে কোখেশ্বৰ দলে, উৎপল পেগু, তামাৰ গাইনু, বিনন্দ টায়েং আৰু ৰূপেশ্বৰ দলে। আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা 2খন বাহন জব্দ কৰে। চোৰাং চিকাৰীকেইজনক হেলেম আৰক্ষী থানাত জেৰা কৰি থকা হৈছে। অসমৰ আকাশ কছাৰীয়ে ডুবাইত 2-14 ডিচেম্বৰলৈ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পুৰুষ বক্সিং প্ৰতিযোগিতাত ভাগ ল'বলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছে। এন আই এছ প্ৰশিক্ষক তথা অসম এম এছ আৰ বক্সিং ফেডাৰেচনৰ সাধাৰণ সম্পাদক সন্দীপ সন্দিকৈয়ে দলটোৰ মেনেজাৰৰ দায়িত্ব লাভ কৰিছে। দলটো 30 নৱেম্বৰত ডুবাইলৈ ৰাওনা হ'ব। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মৰমী কাশ্যপৰ সৈতে।
অহা 8 ফেব্ৰুৱাৰীত হ'ব চি টেট। 18 ডিচেম্বৰলৈ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ফেব্ৰুৱাৰীত বিধানসভাত উত্থাপন হ'ব লাভ জিহাদ বিৰোধী বিধেয়ক। প্ৰাক্তন বিধায়ক ৰাজু চাহুসহ কংগ্ৰেছৰ 4 নেতা গ্ৰেপ্তাৰ। পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কৰ্মবিৰতি। বিশ্বনাথত গ্ৰেপ্তাৰ 5 গঁড় চিকাৰী আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ। এই শিৰোনামেৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে প্ৰস্তুত কৰাৰ প্ৰতিবেদন ৰাজ্যিক কেবিনেটে অনুমোদন দিয়াৰ পাছতে জনজাতি সংগঠনসমূহৰ প্ৰতিবাদৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দেশৰ মুঠ 50খন আটাইতকৈ বেছি প্ৰদূষিত জিলাৰ ভিতৰত অসমৰ 11খন জিলাৰ অন্তৰ্ভুক্তিৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। 2029ৰ ভিতৰত 5,00,000 কোটি ডলাৰৰ অৰ্থনীতি হ'ব ভাৰত। এই শিৰোনামেৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষে প্ৰকাশ কৰা এখন প্ৰতিবেদনৰ বাতৰি দৈনিক জনমভূমিৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত শৰীৰ চৰ্চাৰ অন্যতম বাটকটীয়া 7 বাৰৰ মিষ্টাৰ ইণ্ডিয়া হৰকান্ত বৰগোহাঁইৰ কালি দেহাৱসান ঘটাৰ বাতৰি নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাজ্যত 14,125 হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলমুক্ত এই শিৰোনামেৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাত এই তথ্য সদৰি কৰাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিধানসভাত বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়ক গৃহীত হোৱাৰ বাতৰি দ্য চেণ্টিনেল, অসমীয়া খবৰ আদি কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীৰ আগতীয়া জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে।
ধন্যবাদ মৰমী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি 3য় দিনা বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত। ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি শিক্ষামন্ত্ৰীৰ দাবী। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান। 56খন ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি। সামৰণি অনুষ্ঠানত ৰঞ্জিত গগৈৰ দলৰ বিহু নাচ প্ৰদৰ্শন। আৰু ডুবাইত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পুৰুষ বক্সিং প্ৰতিযোগিতাৰ ভাৰতীয় দলত আকাশ কছাৰীৰ স্থান লাভ।
পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।